Vakıf Bank. Bakın parasını yapma odası. Yok olduğu odasının hoppa takı ayıtın tercih edip bakan odda hutu ası. Azıcı haddeden tercih edip bakan ayıtı hu bunun haddeci tercih edip sallak dokunik sallama hutanku hudda sampunna huyse. Bu hudunu diye o nasıl kodur anı sikil bidan hava vodakını zhukkanlığa babe prostitü söylüyor ise. অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্ৰতিক বানত আঠজন লোকে প্ৰাণ হেৰুৱাইছে আৰু এঘাৰখন জিলাত প্ৰায় 3,50,000 লোক ক্ষতিগ্ৰস্ত হৈছে আৰু বিশ্ব চেম্পিয়নশ্বিপত বংগৰ পদক বিজেতা নেচন্স বড স্পৰ্টছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ বক্সাৰৰূপে পৰিগণিত হৈছে। আজি তো 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ দিনৰ 1 বজা পৰ্যন্ত 40.09% ভোটদান সম্পন্ন হৈছে। ইতিমধ্যে দেশৰ 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ 57টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰ 13খনকৈ, পশ্চিমবংগৰ 9খন, বিহাৰৰ 8খন, ওড়িশাৰ 6খন, হিমাচল প্ৰদেশৰ 4খন, ঝাৰখণ্ডৰ 3খন আৰু চণ্ডীগড়ৰ 1খন সংসদীয় আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে। অন্তিম পৰ্যায়ত বৃহস্পতি 60 লাখৰ অধিক ভোটদাতাই 908গৰাকী ৰাজনৈতিক প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, ৰবিশংকৰ প্ৰসাদ, প্ৰধানমন্ত্ৰী কংকনা ৰাণাৱত, তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী, পঞ্জাৱৰ পূৰ্ব মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা সৰনজিৎ সিং চন্নী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সংগত কৌৰ বাদল আৰু জেডি মুৰব্বী লালু প্ৰসাদ যাদৱৰ কন্যা মনীষা ভাৰতী, কংগ্ৰেছ মন্ত্ৰী মনোজ তিৱাৰী, বিক্ৰমাদিত্য সিং অন্যতম। আয়োগে ভোটগ্ৰহণ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ নিয়মিত সম্পন্ন কৰাৰ বাবে 10,90,000 আৰু অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। বয়োজ্যেষ্ঠ আৰু দিব্যাংগসহ প্ৰতিগৰাকী ভোটাৰে যাতে সহজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰসমূহত খোৱাপানী, বিশ্ৰামস্থলী, শৌচালয়, বিদ্যুৎ, ৰেম্প, হুইলচেয়াৰ আদিৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া আৰু সংশ্লিষ্ট বিষয়াসকলক গৰমৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। নিৰ্বাচন হ'বলগীয়া এলেকাসমূহত অপ্ৰীতিকৰ ঘটনা ৰোধ কৰাৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচন সুৰক্ষিত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। অবৈধ সুৰা, মাদক দ্ৰব্য, নগদ ধনৰ সৰবৰাহৰ ৰোধ কৰাৰ বাবে মুঠ 201টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত চকী আৰু 906টা ৰাজ্যিক সীমান্ত চকীৰ ওপৰত চোকা নজৰ ৰখা হৈছে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সহায়তা তথ্য অনুসৰি বিহাৰত 33.6%, চণ্ডীগড়ত 40.14%, হিমাচল প্ৰদেশত 48.63%, ঝাৰখণ্ডত 66.8%, ওড়িশাত 37.64%, পঞ্জাৱত 37.8%, উত্তৰ প্ৰদেশত 39.38% আৰু পশ্চিমবংগত 45.07% ভোটদান সম্পন্ন হৈছে। সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে 19 এপ্ৰিলত আৰম্ভ হোৱা লোকসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব। প্ৰথম 6টা পৰ্যায়ত ইতিমধ্যে 486খন আসনৰ বাবে ভোটগ্ৰহণ সম্পন্ন হৈছে। 4 জুনত ভোটগণনা কৰা হ'ব। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা সকলোকে ভোটদান কৰিবলৈ আহান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে দেশৰ যুৱচাম আৰু মহিলাসকলে অধিক আগ্ৰহেৰে ভোটদান কৰিব বুলি আশা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ গণতান্ত্ৰিক অধিক শক্তিশালী কৰি তুলিবলৈ ৰাইজক আহান জনাইছে। কাইলৈ হ'বলগীয়া অৰুণাচল প্ৰদেশ আৰু ছিকিম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলি আছে। এই দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কাইলৈ অৰ্থাৎ 2 জুনত অন্ত পৰিব। উত্তৰ পূৰ্বাঞ্চলৰ এই দুয়োখন ৰাজ্যৰ বিধানসভা আৰু লোকসভা নিৰ্বাচন যোৱা 19 এপ্ৰিলত অনুষ্ঠিত হৈছিল। কাইলৈ বিধানসভা নিৰ্বাচনৰ ভোটগণনা হোৱাৰ বিপৰীতে ৰাজ্য দুখনৰ লোকসভা আসনৰ ভোটগণনা অহা 4 জুনত দেশৰ আন আন ৰাজ্যৰ সৈতে একেলগে কৰা হ'ব। কাইলৈ প্ৰায় 6 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। প্ৰথমে পোষ্টেল বেলেট আৰু ইলেক্ট্ৰনিকভাৱে প্ৰেৰণ কৰা বেলেটৰ ভোটগণনা কৰা হ'ব। ইয়াৰ পাছত 6:30 বজাৰ পৰা ইভিএমৰ ভোটগণনা আৰম্ভ হ'ব। অৰুণাচল প্ৰদেশত উদ্দেশ্যে 24টা ভোটগণনা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু 2000ৰো অধিক নিৰ্বাচনী বিষয়া গণনা প্ৰক্ৰিয়াত জড়িত হ'ব বুলি আমাৰ সংবাদদাতাই জনাইছে। ভোটগ্ৰহণ উপলক্ষে কাইলৈ আৰু চাৰিদিনত ৰাজ্যখনত জয়দেৱ ঘোষণা কৰা হৈছে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত 60খন বিধানসভা আসন আছে আৰু বিজেপিয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে 10খন আসনত জয়লাভ কৰিছে। আনহাতে ছিকিমত 32খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে গাজাৰ সংঘৰ্ষৰ সমাপ্তি ঘটোৱাৰ উদ্দেশ্যে ইজৰাইলে দিয়া নতুন প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ হামাছক অনুৰোধ জনাইছে। তিনিটা অংশবিশিষ্ট এই প্ৰস্তাৱ ছয় সপ্তাহৰ যুদ্ধবিৰতিৰে আৰম্ভ হ'ব, য'ত গাজাৰ জনবসতিপূৰ্ণ অঞ্চলসমূহৰ পৰা ইজৰাইলী প্ৰতিৰক্ষা বাহিনীসমূহ প্ৰত্যাহাৰ কৰা হ'ব। এই প্ৰস্তাৱৰ জৰিয়তে শত্ৰুতাৰ স্থায়ী পৰিসমাপ্তিৰ লগতে গাজাৰ পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব পৰা যাব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে ভয়াৱহ সংঘৰ্ষৰ পৰিসমাপ্তিৰ শুভাৰম্ভৰ উদ্দেশ্যে এয়া সকলোতকৈ উত্তম উপায়। ইপিনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এটা বিজ্ঞপ্তিযোগে কৈছে যে সকলো পণবন্দীৰ মুক্তি তথা হামাছৰ সেনা আৰু চৰকাৰী শক্তি নাশ নোহোৱা পৰ্যন্ত এই যুদ্ধৰ অৱসান নঘটে। অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। সাম্প্ৰতিক বানত 8জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 11খন জিলাত প্ৰায় 3,50,000 লোক ক্ষতিগ্ৰস্ত হৈছে। ৰিমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যখনৰ মাজেৰে বৈ যোৱা ঘাই ঘাই নৈসমূহৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ৰাজ্যখনত এইবাৰৰ বানত 25টা ৰাজচক্ৰৰ মুঠ 560খন গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু 4,900ৰো অধিক হেক্টৰ কৃষিভূমি শস্য নষ্ট হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বাঢ়নী পানীয়ে কেইবাখনো জিলাৰ বাটপথ আৰু আন আন আন্তঃগাঁথনিৰ ক্ষতিসাধন কৰিছে। কাছাৰ, কৰিমগঞ্জ আৰু নগাঁও জিলাত বানৰ ফলত সৰ্বাধিক ক্ষতি হৈছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলাসমূহত 148টা আশ্ৰয় শিবিৰ আৰু 39টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। উদ্ধাৰ আৰু সাহায্য অভিযানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল নিয়োগ কৰা হৈছে। কপিলি, বৰাক, কাটাখাল আৰু কুচিয়াৰা নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। কেৰালাত ৰাজ্যখনৰ উত্তৰ অংশত প্ৰবল বৃষ্টিপাত অব্যাহত আছে। ৰাজ্যখনৰ মাল্লাপুৰম, কোঝিকোড়, য়ানাড, আন্নাকুলম আৰু ইডুক্কি জিলাত য়েল' এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যখনত কাইলৈ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। কাইলৈ পৰ্যন্ত দক্ষিণ কেৰালা আৰু লাক্ষাদ্বীপ অঞ্চলত মাছ মৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা 9:15 পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো নিউজ অন এআইআৰ এপ আৰু আমাৰ ইউটিউব চেনেল এআইআৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল এট এআইআৰ নিউজ GHY যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। উৰিষ্যাৰ বিশিষ্ট লোককলা শিল্পী পদ্মশ্ৰী মাগনী চৰণ কৌৰৰ আজি পুৱা তৈনঝাৰৰ নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুমুখী পুতলা শিল্প আৰু পৰম্পৰাগত পুতলা নাচৰ উত্থান আৰু সংৰক্ষণৰ দিশত জীৱন জোৰা সাধনাৰ বাবে বিগত বৰ্ষত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিল্পীগৰাকীক পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 88 বছৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে পদ্মশ্ৰী মাগনী চৰণ কৌৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তেল বিপণন কোম্পানীসমূহে প্ৰতিটো বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য 69.50 টকাকৈ হ্ৰাস কৰিছে। ভাৰতীয় তেল নিগম লিমিটেড অৰ্থাৎ IOCL প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এতিয়াৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰ 1,674 টকাত ক্ৰয় কৰিব পাৰিব। সমান্তৰালভাৱে কলকাতাত প্ৰতিটো LPG চিলিণ্ডাৰৰ মূল্য 72 টকা, মুম্বাইত 69.59 টকা আৰু চেন্নাইত 70.50 টকাকৈ হ্ৰাস পাইছে। এই পৰিশোধিত মূল্য আজিৰে পৰা প্ৰযোজ্য হ'ব। বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজেতা নিশান্ত দেৱ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ বক্সাৰ হিচাপে পৰিগণিত হৈছে। নিশান্তে কালি বেংককত অনুষ্ঠিত বিশ্ব বক্সিং যোগ্যতা নিৰূপণ প্ৰতিযোগিতাৰ পুৰুষৰ 71 কিলোগ্ৰাম ওজনৰ শাখাত কোৱাৰ্টাৰ ফাইনেলত মোল্ডোভাৰ বাছিলে চিবটেৰিক 5-0 ফলাফলত পৰাজিত কৰি অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিছে।
লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অব্যাহত আছে। আজি পুৱা 7 বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ দিনৰ 1 বজা পৰ্যন্ত 40.039% ভোটদান সম্পন্ন হৈছে আৰু বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক বিজেতা নিশান্ত দেৱ পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী পুৰুষ ভাৰতীয় হিচাপে পৰিগণিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।